হেল্ল'
কিৰে অ হেল, সেইটো সেইটো এৰিব পৰা নাই তই, সেইটো এৰিব পৰা নাই তই, অ হেলটো এৰিব পৰা নাই, পাৰছ জানো?
নাই নাই
হা, হাঁহটো কি হব হা?
ঘৰত গেলি আনিম আৰু
কেইটা যাবি?
আইছো হে পৰহি।
আৰু বয়ৰ খবৰ কওঁ, বয়ৰ খবৰ কওঁ?
আছে, ভালে আছে, ভালে আছে।
তহঁতৰ পানীটো ভৰ্তি কৰি দিছো আজি, আধা খালী হৈছিল। ই খৰচ কৰিছিতো, ই খৰচ কৰিছে, সেইকাৰণে হৈছে, নহলে তহঁতৰ খৰচ নহয় বেছি।
মানুহজনে তখন ফোন কৰিছিল মোক আজি এসপ্তাহমান আগত আহা বুলি।
আহিছেহি, পিছফালৰ দৰ্জা, এই বাথৰুমটো ইউজ কৰিছে আৰু। আৰু মাজৰ ৰুমটো কি হব? যি কৰ তই কৰ।
মই কি কৰিম তাতে?
যি কৰা,
খাবা খুলিব লাগিব।
তহঁতৰ সন্মুখৰ ৰুমটোতে এখন দৰ্জা, এইপিনে ৱালত এটা ফুটা কৰি আছে, তাতে ধাবা খুলি দি, বুজি পাইছ? কাষতে হেৰিটো আছে, ফুটা এটা কৰি, ৱালত এটা ফুটা কৰি হেৰি কৰি তাতে ধাবা কৰি দি, তাতে এটা হেৰি ৰাখি দি, তাৰ ফাষ্ট ফুড এইটো হেৰি
ৰেষ্টুৰেণ্ট খুলি দিম
আৰু। কওঁ, তই বিয়া কেতিয়া মাতিবি?
হা,
বিয়া কেতিয়া মাতিবি? ইমান মস্ত হাত কাত থাকা হেৰি, তোৰ পিছফালে বহুত লাগছি মঙলদৈয়া।
নাই নাই, এইবিলাক মই ছোৱালীৰ ধান্দাত নাই।
যাও
যাও, আপোনাৰ লগ লাগিব লাগিব মছাৰীত।
নাই নাই, এটা হাঁহটো লৈ আহ,
গাঁৱৰ পৰা
হাঁহটো লৈ আহ, ঠিক আছে, মই বনাম দে, একো নাই। হ'ব যা,
খালো নেকি?
খালো, হৈ গেল, এতিয়া ঘুমাব ওলাইছো। মামাৰ খবৰ কি?
আছে, সিও মাৰি আছে জমিটো।
হ'ব দা,
পইচা লাগে না, পইচা পইচা।
ইও মাৰি আছে, তয়ো মাৰি থাক। মই কৈছো নহয়, যিদিনাই মোৰ মা মৃত্যু হৈ যাব, মই কি কৈছো, কৈছো মা মৃত্যু হোৱাৰ পিছত তহঁতৰ কোনো ঘৰ ভাড়া নাথাকে, গেলা ডনেশ্যন দিবি একচকলাই।
সেইখিনি মোৰ নামত লিখি দিব বুলি?
নাই, কাৰো নামত লিখি নিদিওঁ, মই তাতে এটা হেৰি কৰিম, কি কয়, এটা ট্ৰাষ্ট, ট্ৰাষ্ট এটা খুলিম। ট্ৰাষ্টত যোনে ডনেশ্যন দিয়ে সি থাকিব, সেই ট্ৰাষ্টে চলাব, তাতে হেৰি চলাব। মই মৰাৰ পিছত আৰু একো নাই নহয়, মই মা মৰাৰ পিছত মই এইটো ডনেশ্যনটো ডনেশ্যন কৰি দিম।
মই থাকিম নহয় হেডত?
থাকবি, তাতে ট্ৰাষ্টি, ট্ৰাষ্টি থাকবি, ট্ৰাষ্টি গ্ৰুপত, মানে কি তোৰ যিটো এইটো কমিটি, কমিটিৰ ভিতৰত থাকবি। কমিটিত চব থাকব ন, চবকে কমিটিত ভৰি দিম। আৰু মই এপাত যাম, মোৰ যাবাৰ সময় হৈ গৈছে, মই থাকবা আৰু 20 বছৰ থাকিম, তাৰপিছত মই এপাত যাম, 20 বছৰ তে সেইটো যদি গম পাইছা, তেতিয়া ইয়াক কিয়া লেনা কিয়া দেনা,
খাব লাগিব না,
চলি আছে না, সব চলাই আছে
নহয়।
কামাণ্ডো, কামাণ্ডোটো পইচা বনে আছে ই, ভালকে
পইচা পালে কি হব,
সি সবতকে বেছি পইচা বনাইছে, তহঁততকে সবতকে বেছি পইচা বনাইছে,
পালে কি হব, মজা মাংস মদ খাওয়া মানুষের পয়সা থাকে নাকি লগত না খাই মই সেইকাৰণে মজা বাদ দিছো মই
বাদ দি বাদ দি
মই ভাবি আছো আমার দিনা খাম আৰু এইকেইদিন নাখাওঁ
দিছিলো তোর মামারক এই লাইট জ্বলাবাক লাগি লাইট জ্বলাবাক লাগি ই নজ্বলালাক ই ললাক পাঁচশ টাকা তাক মই দিছিলো ই লাইটো নজ্বলালাক একো নকলাক দিবলে ই খাই থৈ দিলা ঘৰত যদি লগাইছি সেইও ভাল
না না ঘৰত লগোৱা নাই ৰুমতে আনি পেলাই থৈ থাকিল বোলে
হব দিয়া জি হৈছে হৈছে ভাল হাঁহ গাঁৱৰ পৰা লৈ আহ ভাল তিনিআলি সাতশ টকা লব তই গাঁৱত দুইশ টকাত পাবি দামটো সুধি আহিম ৰামটো সুধি আহিলি তো কম ৰ আমাৰ তিনিআলি দাম সুধি তিনিআলি দামৰ তলত 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 পাব লাগিব ৰ গাঁৱত পোৱালি হাঁহ লাগে পোৱালি হে মতা মস্ত বুঢ়া হাঁহ নালাগে নহয়
বুঢ়া হাঁহ নহয় একদম মুকমুকীয়া হাঁহ আছে নহয় মোটামুটি বাৰশ তেৰশ গ্ৰামমান মাংস পৰা এনেকুৱা হাঁহ বিলাকত পাঁচশ টকা
লয় হব দা চাওঁচোন মই কালি একবাৰ তিনিআলিত যাওঁ ৰ মই তো কম
দে হওক পিছে
যা থ
গুড নাইট।